এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়ালৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছিউলত সেই দেশৰ চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনা, 2018-2019 বিত্তীয় বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্ৰহ 50% বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দাবী, মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ 2,500 কোটি টকাৰ আঁচনি গ্ৰহণ, গুৰু দুজনাৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰ দায়বদ্ধ বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া প্ৰকাশ, আৰু ICC 19 বছৰ অনূৰ্ধ মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতৰ 9 উইকেটত জয়লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত উপস্থিত হয়। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে কালি দক্ষিণ কোৰিয়া চৰকাৰৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰখনৰ বানপো হানংগা নদী উদ্যান পৰিদৰ্শন কৰে। গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো একেধৰণৰ চিন্তা তথা দৰ্শনেৰে গুৱাহাটী ৰিভাৰফ্ৰণ্ট প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে আৰু শীঘ্ৰে উদ্যানখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি তেওঁ সামাজিক মাধ্যমযোগে সদৰি কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰীয়ে অসমলৈ বিনিয়োগ বিচাৰি টকিঅ'ত উদ্যোগপতি তথা ব্যৱসায়িক নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হ'ব। লগতে ডঃ শৰ্মাই দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমত এক্ট ইষ্ট নীতিক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিব। জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তত অহা 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰলৈ ৰাওনা হ'ব। 2018-2019 বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্ৰহ 50% পৰ্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি 2018-2019 বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ 24,146 কোটি টকা আৰু 2020-2021 বৰ্ষত 20,033 কোটি টকা আছিল যদিও 2021-2022 বৰ্ষত সেই পৰিমাণ 23,113 কোটি টকা, 2022-2023 বৰ্ষত 30,263 কোটি টকা আৰু 2023-2024 বৰ্ষত 34,081 কোটি টকালৈ বৃদ্ধি পায়। 2024-2025 বিত্তীয় বৰ্ষ সম্পূৰ্ণ হোৱালৈ এই পৰিমাণ 37,000 কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগত নতুনকৈ নিযুক্তি দিবলগীয়া মেকানিকেল শাখাৰ 18 গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে আজি এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ দিছপুৰত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন তথা প্ৰশিক্ষণ কেন্দ্ৰত পুৱা 10 বজাত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ, পথ ইত্যাদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে বিগত বৰ্ষৰ 7 অক্টোবৰ পৰ্যন্ত 1,25,030 গৰাকী শিক্ষিত নিবনুৱাক নিযুক্তি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে 2,500 কোটি টকাৰ আঁচনি গ্ৰহণ কৰা বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি ঘোষণা কৰে। বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানৰ কালি তৃতীয় তথা সামৰণিৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শিক্ষাখণ্ডত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাজেৰে বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰা হৈছে। চৰকাৰে ৰাজ্যৰ মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে 2024-2025 বিত্তীয় বৰ্ষত 2,500 কোটি টকাৰ আঁচনিৰ অধীনত 2,000খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ কথা ভবা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰে 387খন বিদ্যালয়ৰ ভৱনৰ আন্তঃগাঁথনিৰ কাম এই বৰ্ষতে সম্পূৰ্ণ হৈ উঠিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰাই, বিখ্যাত চিত্ৰ ভাস্কৰ্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ময়ূৰ বৰাই কয় যে ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই একাগ্ৰতাৰে নিজৰ সৃষ্টিত মগ্ন হৈ থাকি সমাজ জীৱনক সমৃদ্ধ কৰিছে। উল্লেখযোগ্য যে গুৰুজনাৰ বিশাল কল্পিত মূৰ্তি নিৰ্মাণ কৰি মধুপুৰ সত্ৰ প্ৰতিষ্ঠা কৰা, বিশ্বৰ বিভিন্ন যাদুঘৰত থকা গুৰুজনাৰ অনন্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ দৰ্শন আৰু অধ্যয়ন কৰি নিজে তাঁতত এই বস্ত্ৰৰ অনুকৃতিমূলক বস্ত্ৰ নিৰ্মাণ কৰি ডঃ ৰঞ্জিত বৰুৱাই গুৰুজনাৰ প্ৰতি তেওঁৰ ভক্তি আৰু সাধনাৰ গভীৰতাক প্ৰকাশ কৰিছে। গুৰুজনাৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন উল্লেখযোগ্য মুহূৰ্তৰ 32খন বিশাল আকাৰৰ তৈলচিত্ৰ অংকন কৰি ডঃ বৰুৱাই তেওঁৰ শিল্প সাধনাৰ অন্য অধ্যায় ৰচনা কৰিছে। ডঃ বৰুৱাৰ এই সাধনাক অসমৰ জাতীয় জীৱনৰ উল্লেখযোগ্য অধ্যায় বুলি শ্ৰীবৰাই অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকনে কয় যে ডঃ বৰুৱাই চিত্ৰ আৰু ভাস্কৰ্যৰ জৰিয়তে গুৰুজনাক মানুহৰ মাজলৈ আগবঢ়াই দিয়াটো এটা বিৰল পৰিঘটনা। অনুষ্ঠানত কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰ, সুকুমাৰ কলা পৰিষদ অসমৰ সঞ্চালক প্ৰধান ডঃ মন্তুমণি দত্ত আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অব টেকনলজি মিট 2025 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা 9 বজাত ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গুৱাহাটী প্ৰেছ ক্লাবত কালি আয়োজিত এখন সংবাদমেলত আই আই টি গুৱাহাটীৰ একাংশ বিষয়ববীয়াই এই কথা জানিবলৈ দি কয় যে কাইলৈৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক ডি এন বুঢ়াগোহাঁই আৰু প্ৰাক্তন সঞ্চালক অধ্যাপক গৌতম বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ধেমাজিৰ মাছখোৱাত আজি হ'বলগীয়া অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা 2025 আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্ৰোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্তু বৰুৱাক, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেৱদত্তলৈ আগবঢ়োৱা হ'ব। শ্ৰেষ্ঠ ঘোষিকা বঁটা 2025ৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা বন্দনা হাজৰিকা আৰু যোৰহাট কেন্দ্ৰৰ ঘোষিকা পূৰবী সভাপণ্ডিত ভট্টাচাৰ্যলৈ আগবঢ়োৱা হ'ব। নগাঁৱৰ প্ৰাঞ্জল শইকীয়াক সংবাদবন্ধু বঁটা 2025 আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বৰষা কোঁৱৰক অনুষ্ঠান প্ৰযোজকৰ বঁটা প্ৰদান কৰা হ'ব। এই বঁটাসমূহ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰি গুৰু দুজনাৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰে। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটাৰ ভিত্তিত সেৱা জনাই সভাপতিগৰাকীয়ে সত্ৰ চৌহদ পৰিদৰ্শন কৰে। তেওঁ উপস্থিত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে গুৰু দুজনাৰ পদৰেণুৰে ৰঞ্জিত বৰপেটা সত্ৰ এখন আধ্যাত্মিক পীঠস্থান। এই পীঠস্থানলৈ আহি তেওঁ ধন্য হৈছে বুলি উল্লেখ কৰি কয় যে অসমৰ সত্ৰ নামঘৰসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদুৱাৰ সমান্তৰালকৈ বৰপেটা সত্ৰকো উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে বৰপেটা সত্ৰৰ আন্তঃগাঁথনিকে ধৰি সকলো সমস্যা সমাধান আৰু অভাৱ পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া বুলিও বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ এণ্ড গ্ৰীণ ইণ্ডিয়াৰ 26 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অহা 25 আৰু 26 জানুৱাৰীত যোৰহাটৰ চাউলুং চুকাফা আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু 27 জানুৱাৰীত মাজুলীত হ'বলগীয়া এই সন্মিলনত দেশ বিদেশৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কালি যোৰহাটত অনুষ্ঠিত এখন সংবাদমেলত গ্ৰীণ এণ্ড গ্ৰীণ ইণ্ডিয়াৰ সভাপতি বিপুল হাজৰিকাই এই কথা সদৰি কৰে। সংবাদমেলত তেওঁ কয় যে ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ কৰা এই সংস্থাটোৰ দেশে বিদেশে 1,72,630 গৰাকী সদস্য আছে। কেডাৰভিত্তিক এই সংস্থাৰ প্ৰতিগৰাকী সদস্যই গছ ৰোপণৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। সংস্থাটোৱে গাঁৱে ভূঞে নগৰে চহৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু প্ৰাকৃতিকভাৱে অম্লজান উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও তেওঁ প্ৰকাশ কৰে। বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ জালাহ অধিৱেশনৰ কালি সামৰণি পৰে। কালি সন্ধিয়া অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিৰূপে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অসম প্ৰদেশ বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে। ভাৰতবৰ্ষৰ প্ৰাচীন জনগোষ্ঠী নাথ যোগীসকলে অসমীয়া জাতি গঠনত সহায় সহযোগিতা আগবঢ়াই অহা বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰিব বুলি মন্ত্ৰী মল্ল বৰুৱাই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে লগতে বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ স্থিতি পূৰ্বতকৈ শক্তিশালী হোৱা বুলিও উল্লেখ কৰে। যোৰহাটৰ মধুমিশ্ৰ সত্ৰৰ প্ৰাক্তন অধিকাৰ শ্ৰীনাথ দেৱগোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠানত কালি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে বক্তৃতা দিয়ে। যোৰহাট নগৰৰ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছত জাতিৰ কৰ্তব্য বিষয়ত বক্তব্য আগবঢ়াই বিশিষ্ট ভাষাবিদ সাহিত্যিক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে অসম চৰকাৰৰ উদ্যোগত অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে। এই স্বীকৃতিয়ে অসমীয়া বৰ্ণমালাৰ প্ৰাচীনত্ব নিৰূপণৰ বাট আমাক দেখুৱাই দিলে। ডঃ গোস্বামীয়ে কয় যে অসমত প্ৰান্তীয় ভাষাৰ সাহিত্য ৰচনা ভাৰতৰ ভিতৰতে প্ৰথম বুলি ক'ব পাৰি। আঞ্চলিক ভাষাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। অসম সাহিত্য সভাই মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণৰ ইংৰাজী আৰু হিন্দী ভাষালৈ অনুবাদ আৰু দক্ষিণ ভাৰতীয় তামিল, তেলেগু, মালায়ালম আদি ভাষালৈ অনুবাদ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এতিয়া পৱন কুমাৰ বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক।
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে অসমত বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপান আৰু দক্ষিণ কোৰিয়াৰ ভ্ৰমণ আৰম্ভ কৰাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতখনে ভাৰতৰ বিৰুদ্ধে চীনে আৰম্ভ কৰিছে ঔদ্যোগিক নিষেধাজ্ঞা শিৰোনামেৰে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটোত উল্লেখ থকা অনুসৰি ভাৰতে মোবাইল ফোন নিৰ্মাণ খণ্ডত লাভ কৰা সফলতা ৰোধ কৰাৰ বাবে দেশখনে ভাৰতৰ উদ্যোগত কৰ্মৰত চীনা কৰ্মচাৰীসকলক ঘূৰাই নিছে। প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত নগাঁৱৰ হাতীবন্ধুৰ প্ৰশংসা কৰা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। 800 বিঘা মাটিত নেপিয়াৰ ঘাঁহ খেতিৰে বন্যহস্তিক খাদ্য যোগান ধৰি হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সংগঠনটোৰ শলাগ লয়। দ্য টাইমছ অৱ ইণ্ডিয়া কাকতখনে ইজৰাইলৰ লগত হোৱা শান্তি চুক্তি অনুসৰি 3 গৰাকী পণবন্দী ঘামাছে মুকলি কৰি দিয়া বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ কৰ্মচাৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিত হৈ ৰাজ্যৰ শিক্ষকসকলে 30 দিনৰ আৰ্জিত ছুটী লাভ কৰাত অনুমোদন জনোৱা বাতৰিটো দৈনিক জনমভূমি কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে আজি শপত গ্ৰহণ কৰিব। এই বাতৰিটো আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব বুলি বাতৰিটোত উল্লেখ আছে। 15 জানুৱাৰীত কংগ্ৰেছৰ নতুন কাৰ্যালয় মুকলি অনুষ্ঠানত দেশৰ সাৰ্বভৌমত্ব অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব পৰা বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিলৰ এটা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতখনে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত প্ৰয়াগৰাজৰ মহাকুম্ভত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে প্ৰকাশ কৰা অনুসৰি ঘটনাটোৰ সবিশেষ জানিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী যোগীৰ সৈতে কথা পাতিছে। দ্য আছাম ট্ৰিবিউন কাকতখনে অসম আৰক্ষীৰ ডিজিপি জি পি সিঙক কালি চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কালি অনুষ্ঠিত হোৱা টেট পৰীক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ 2টা শাখাত প্ৰায় 90% অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছে বুলি এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ পৱন। শিৱসাগৰ জিলাৰ দিচাংমুখৰ কৃষক পোহাৰাম পাংগিঙে 200 বিঘা মাটিত উৎপাদিত অন্যান্য শাক পাচলিৰ লগতে ৰঙালাও আৰু কাজিনেমু দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ডুবাইলৈ ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। খেতিয়কগৰাকীয়ে বিগত বৰ্ষৰ ডিচেম্বৰত 25 মেট্ৰিক টন পাচলি ডুবাইলৈ প্ৰেৰণ কৰিছিল। ইতিমধ্যে দিচাংমুখৰ শাক পাচলিয়ে বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে। বিগত কেইবা দশক ধৰি দিচাংমুখৰ থলুৱা কৃষকসকলে সীমিত সুবিধাৰে দিখৌ, ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ চৰ চাপৰিসমূহত বিভিন্ন ধৰণৰ ৰবি শস্য উৎপাদন কৰি আহিছে। চাপৰিসমূহত উৎপাদন কৰা শাক পাচলিয়ে শেহতীয়াকৈ বিদেশৰ বজাৰত সমাদৰ লাভ কৰাত কৃষকসকল উৎফুল্লিত হৈ পৰে। খেলৰ বাতৰি। আই চি চি 19 বছৰ অনূৰ্ধ মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে 9 উইকেটত জয়লাভ কৰিছে। কুৱালালামপুৰত অনুষ্ঠিত খেলখনত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰণ কৰি দিয়া 45 ৰাণৰ লক্ষ্য ভাৰতে মাত্ৰ 4 অভাৰ আৰু 2টা বলতে অতিক্ৰম কৰে। ইপিনে গ্ৰুপ এৰ আন এখন খেলত শ্ৰীলংকাই চামুৰি প্ৰাবুৰা আৰু তাহামি চানেথমাৰ দৰ্শনীয় প্ৰদৰ্শনৰ সহায়ত আয়োজক মালয়েছিয়াক 139 ৰাণত পৰাস্ত কৰে। আই চি চিৰ 19 বছৰ অনূৰ্ধ মহিলা হকী ইণ্ডিয়া লীগৰ এখন খেলত কালি নিশা ওড়িশা ৱাৰিয়ৰ্ছে শ্ৰাচি ৰাৰ বেংগল টাইগাৰ্ছক 4-1 গলত পৰাস্ত কৰে। ৰাউৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৱাৰিয়ৰ্ছৰ হৈ মিচেল ফিলেক, ইব্বি জানচেন আৰু নেহা গোৱেলে গ'ল দিয়াৰ বিপৰীতে বেংগল টাইগাৰ্ছৰ হৈ উদিতাই 1টা গ'ল দিয়ে। এই জয়ৰ জৰিয়তে 8 পইণ্টেৰে ৱাৰিয়ৰ্ছে পইণ্ট তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যৰ বতৰ শুকান হৈ থকাৰ লগতে কোনো কোনো স্থানত কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু এই উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে দক্ষিণ কোৰিয়ালৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছিউলত সেই দেশৰ চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনা, মাধ্যমিক শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ 2500 কোটি টকাৰ আঁচনি গ্ৰহণ আৰু আই চি চি 19 বছৰ অনূৰ্ধ মহিলাৰ টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতৰ 9 উইকেটত জয়লাভ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।